এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ উদ্দেশ্যে কাইলৈ অসমলৈ আহিব। শ্ৰীমোদীয়ে মৰাণত জৰুৰীকালীন উড়ান অৱতৰণ কৰিব পৰাকৈ বিশেষভাৱে বিকশাই তোলা ঘাইপথত অৱতৰণ কৰিব। প্ৰায় 100 কোটি টকা ব্যয় সাপেক্ষে এই অত্যাধুনিক জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰ নিৰ্মাণ কৰি উলিওৱা হৈছে। এই জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰখন বায়ুসেনাৰ কাৰণে কৌশলগত বিষয়ত বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। 4.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ উত্তৰ পূবৰ এই প্ৰথমখন জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰত কাইলৈ Su-30 ৰাফেল তেজস যুঁজাৰু বিমানৰ লগতে হাৰকিউলিছ আৰু এণ্টনভ An-32 পৰিবহণ বিমানে উড়ান কৌশল প্ৰদৰ্শন কৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ত উপস্থিত হৈ যাৱতীয় প্ৰস্তুতিৰ বুজ লয়। অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত সবিশেষ জনাইছে ডিব্ৰুগড়ৰ পৰা আমাৰ সংবাদদাতা যাদৱ গগৈয়ে।
দেশৰ ভিতৰতে উত্তৰ পূবৰ প্ৰথমটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশত ডিব্ৰুগড় মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথ এক মাইল খুঁটি হিচাপে পৰিগণিত হ'ব। কাইলৈ অৰ্থাৎ 14 ফেব্ৰুৱাৰী দিনটো দেশৰ ইতিহাসত নতুন যুগৰ সূচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে বিশেষ জৰুৰীকালীন বিমান অৱতৰণ আৰু উড়ানৰ ক্ষেত্ৰ উদ্বোধন কৰিব। তদুপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে চাবুৱা বায়ুসেনাৰ ঘাটিৰ পৰা পোনে পোনে মৰাণৰ এই স্থানত অৱতৰণ কৰি প্ৰথমখন বিমান অৱতৰণ কৰি ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ কৰাৰ লগতে তেখেতে প্ৰায় 14খন সুখয় হাৰকিউলিছ কাৰ্গো ৰাফেলকে ধৰি যুঁজাৰু বিমানৰ উড়ান আৰু অৱতৰণৰ প্ৰত্যক্ষ কৰি ইয়াৰ পৰাই গুৱাহাটীলৈ ৰাওনা হ'ব।
মৰাণ বাইপাছত কাইলৈ আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব। মৰাণৰ অনুষ্ঠান সামৰি প্ৰধানমন্ত্ৰীগৰাকী গুৱাহাটীলৈ আহিব আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতুখন মুকলি কৰিব। 3,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে এই 1.24 কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখন নিৰ্মাণ কৰি উলিওৱা হৈছে। এই দলংখনে উত্তৰ গুৱাহাটীত থকা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান তথা সাংস্কৃতিক স্থানসমূহলৈ যাতায়াত সুচল কৰি তোলাৰ লগতে উত্তৰ গুৱাহাটীক মহানগৰ হিচাপে গঢ়ি তোলাত বিশেষ ভূমিকা পালন কৰিব। কাইলৈ লাচিতঘাটত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ড০ শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত থাকিব। এই অনুষ্ঠানৰ পৰাই প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত আন কেইবাটাও প্ৰকল্প মুকলি কৰিব। আজি বিশ্ব ৰেডিঅ' দিৱস। এই বছৰৰ বিশ্ব ৰেডিঅ' দিৱসৰ মূল বিষয়বস্তু হৈছে কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰেডিঅ'। বিশ্ব ৰেডিঅ' দিৱসত এই বছৰ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগৰ ফলত অনাতাঁৰ প্ৰচাৰণৰ ক্ষেত্ৰত আহি পৰা সুবিধা আৰু প্ৰত্যাহ্বান সন্দৰ্ভত আলোচনা কৰা হ'ব। এই দিৱসৰ সৈতে সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজিৰে পৰাই পডকাষ্ট আৰম্ভ কৰিছে। এই পডকাষ্টত কেন্দ্ৰটোৰ মুৰববী, অভিযান্ত্ৰিক শাখাৰ উপসঞ্চালক প্ৰধান ৰবীন চন্দ্ৰ বড়ো আৰু সীমান্ত বাৰ্মাই অংশ লয়। আজি বিয়লি 3 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰই উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰত এখন মুকলি কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। সন্ধিয়া 5:20 গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ অধ্যাপক ড০ ৰূপম ভট্টাচাৰ্যই ৰেডিঅ' আৰু কৃত্ৰিম বুদ্ধিমত্তা শীৰ্ষক বক্তৃতা প্ৰদান কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি ভাৰতীয় সাংস্কৃতিক গৱেষণা পৰিষদ চমুকৈ ICCRৰ কলম্বো কাৰ্যালয়ৰ প্ৰাক্তন সঞ্চালক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ অধ্যাপক ড০ অংকুৰণ দত্তৰ সৈতে এটা সাক্ষাৎকাৰ বাণীবদ্ধ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে ড০ দত্তৰ এই সাক্ষাৎকাৰ কাইলৈ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত প্ৰচাৰ কৰা হ'ব। চিৰাঙৰ ভাৰত ভূটান সীমান্তৰ চিকনা জহোলাও ৰাষ্ট্ৰীয় উদ্যানত দখলকাৰীৰ বিৰুদ্ধে বন বিভাগে উচ্ছেদৰ প্ৰস্তুতি চলাইছে। ভাৰত ভূটান সীমান্তৰ চাৰিসীমাৰ চিৰাং বন সংমণ্ডলৰ ৰুণিখাটা বনাঞ্চলত দেৱদাঙি ৰৈচুময়গুৰিত চোৰাং চিকাৰ বিৰোধী শিবিৰ স্থাপন কৰাৰ সময়ত পৰহি বিয়লি ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা দখলকাৰী দলে বাধা প্ৰদান কৰাত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। চিৰাং বন সংমণ্ডল বিষয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে বনাঞ্চল ৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হ'ব। BTCৰ বন বিভাগৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্মই এই বিষয়টোত ইতিমধ্যে অনুমোদন জনাইছে বুলিও তেওঁ জানিবলৈ দিয়ে। ডিব্ৰুগড় জিলাৰ ঘোঁৰামৰা চিলিংজানৰ নিবাসী অসম সমবায় সমিতি ডিব্ৰুগড় কাৰ্যালয়ৰ কৰ্মচাৰী সঞ্জীৱ চুৰিনৰ আজি অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 53 বছৰ। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা সঞ্জীৱ চুৰিনৰ মৃত্যুত সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাকে ধৰি বিভিন্নজনে শোক প্ৰকাশ কৰিছে। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ বাবে অহা 16 ফেব্ৰুৱাৰীত পূৰ্ণাংগ নিৰ্বাচন আয়োগ অসমলৈ আহিব। 3-দিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হ'বলগীয়া দলটোৱে 17 ফেব্ৰুৱাৰীত বিভিন্ন ৰাজনৈতিক দলৰ সৈতে নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰিব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।